এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে চতিয়া দিৱসত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চতিয়াৰ স্বাধীনতা সংগ্ৰামীৰ বীৰত্বক লৈ চলচ্চিত্ৰ নিৰ্মাণৰ আহ্বান গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ পথ প্ৰশস্ত কৰি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025ৰ প্ৰতি সংসদৰ অনুমোদন টাডা গোচৰত অভিযুক্ত 38জন আলফা সদস্যক গুৱাহাটীৰ বিশেষ টাডা আদালতৰ দোষমুক্ত ঘোষণা চৰাইদেউ আৰু যোগীঘোপাত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ইষ্ট বেংগল আৰু ডায়মণ্ড হাৰ্বাৰ এফ চি মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ চতিয়াত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন কৰা চতিয়া দিৱসৰ কাৰ্যসূচীত অংশ লৈ 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এখন ৰাজহুৱা উদ্যানৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে চতিয়া থানাত স্বাধীনতা আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ স্মৃতি সোঁৱৰণ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এখন জনসভাক সম্বোধন কৰে। এই সভাতে মুখ্যমন্ত্ৰীয়ে চতিয়াৰ স্বাধীনতা সংগ্ৰামীৰ বীৰত্বক বিষয়বস্তু হিচাপে লৈ বিধায়ক পদ্ম হাজৰিকাক এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আহান জনায়। প্ৰয়োজন সাপেক্ষে চৰকাৰে চলচ্চিত্ৰখন নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব বুলিও তেওঁ ঘোষণা কৰে। উল্লেখযোগ্য যে 1942 চনৰ আজিৰ দিনটো চতিয়াৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে। এই দিনটোতে হাজাৰ হাজাৰ মুক্তিকামী জনতাই চতিয়া থানাত ব্ৰিটিছ ইউনিয়নৰ জেক অৱনমিত কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। এই দিনটো সোঁৱৰি চতিয়াবাসীয়ে প্ৰতি বছৰে চতিয়া দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰ প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে চতিয়া দিৱস পালন কৰা হৈছে।
এই প্ৰচেষ্টাৰ লগতে সংগতি ৰাখি আমি চতিয়াৰ গোটেই ঘটনাৰ ওপৰত এখন বোলছবি নিৰ্মাণ কৰাৰ বাবে প্ৰচেষ্টা ল'ম। ৰাজ্য চৰকাৰে তাৰ বাবে প্ৰয়োজনীয় ধন আবণ্টন কৰিব। বোলছবিখন চিনেমা হল আৰু ডিজিটেল মাধ্যম এই দুয়োটাতে যাতে সমৃদ্ধ হয় আৰু ইউটিউব আদিটো থাকে, আমাৰ যাতে নৱপ্ৰজন্মই এই বিষয়ে সদায় সোঁৱৰণ কৰিব পাৰে তাৰ বাবে আমি এই প্ৰচেষ্টা হাতত ল'ম। ইয়াৰ উপৰিও অসমৰ প্ৰথমখন মুকলি বিহু মাধুৰী আহত চতিয়াত হোৱা বুলি এটা আমাৰ জনবিশ্বাস আছে। কেতিয়াবা কেতিয়াবা গোলাঘাটতো এখন বিহুৱে কয় যে আমাৰ ইয়াত প্ৰথম হৈছিল। যি নহওক, যিখনে প্ৰথম যিখনে দ্বিতীয়, কিন্তু ই আমাৰ এটা প্ৰাচীন ঐতিহ্যক বহন কৰে। সেইবাবে আমি অসমৰ প্ৰাচীনতম মুকলি বিহুৰ যি অনুষ্ঠান হয় মাধুৰী আহতৰ, সেই গোটেই তাৰ ব্যৱস্থাটো সুন্দৰ কৰি সজাই তুলিবৰ বাবে আমি 2 কোটি টকাৰ অনুমোদন দিছোঁ আৰু ভৱিষ্যতে সহায় কৰিব লাগিলে আমি আৰু কৰিম।
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025 আজি ৰাজ্যসভাত গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে। লোকসভাই কালি বিধেয়কখন গ্ৰহণ কৰিছিল। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে নতুন প্ৰতিষ্ঠান স্থাপন কৰিবলৈ আৰু দেশৰ সকলো প্ৰান্তৰ শিক্ষাৰ্থীক সুযোগ দিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ বদ্ধপৰিকৰ। তেওঁ কয় যে 2013 চনত মাত্ৰ 3,500 বিদ্যাৰ্থী ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত অধ্যয়নৰত আছিল আৰু 2024-25 বৰ্ষত এনে শিক্ষাৰ্থীৰ সংখ্যা 9,800 বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে বিধেয়কখন উত্থাপন কৰি শ্ৰীপ্ৰধানে কয় যে এই বিধেয়কখনৰ জৰিয়তে 2017 চনৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আইনখনৰ সংশোধন কৰা হ'ব। তেওঁ কয় যে এই বিধেয়কখনৰ মাধ্যমেৰে দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ পথ প্ৰশস্ত কৰিব খোজা হৈছে। তেওঁ কয় যে বিধেয়কখনৰ বিভিন্ন ব্যৱস্থাৰ অধীনত IIM গুৱাহাটীয়ে 555 কোটি টকা লাভ কৰিব আৰু চলিত শিক্ষাবৰ্ষত প্ৰতিষ্ঠানখনত নামভৰ্তি আৰম্ভ হ'ব।
দেশবাসীয় বিশেষ করকে আসামবাসীয় আশ্বস্ত করার চাহতে হি একাডেমিক ইয়ার মে IIM গুয়াহাটি মে স্টুডেন্ট কি এডমিশন হোগি, প্রাধ্যাপক নিযুক্তি হোগি আর পড়াই ভি শুরু কিয়া জায়েগা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় ব্যৱস্থাপনা সংশোধনী বিধেয়ক 2025 ৰাজ্যসভাত গৃহীত হোৱাটো ৰাজ্যখনৰ বাবে ঐতিহাসিক দিন বুলি অভিহিত কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে বিধেয়কখন গৃহীত হোৱাৰ লগে লগে পলাশবাৰীত ৰাজ্যৰ প্ৰথমখন IIM স্থাপনৰ বাট প্ৰশস্ত হ'ল। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰচেষ্টাৰ বাবে এয়া সম্ভৱপৰ হৈ উঠা বুলি মন্তব্য কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া মৱৰ 411.5, 299.9 মিটাৰ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়া মৱৰ 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM বেণ্ডৰ 103.4 মেগাহাৰ্টজত আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্টজত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 মেগাহাৰ্টজত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত AIR নিউজ _GHY আৰু ইনষ্টাগ্ৰামত AIR নিউজ _গুৱাহাটী ফলো কৰিব পাৰে। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
গুৱাহাটীৰ বিশেষ টাডা আদালতে টাডা গোচৰত অভিযুক্ত 38 জন আলফা সদস্যক দোষমুক্ত ঘোষণা কৰিছে। 1991 চনত দিছপুৰ আৰক্ষী থানাই পঞ্জীয়ন কৰা গোচৰ পৰৱৰ্তী পৰ্যায়ত সন্ত্ৰাসবাদ আৰু ধবংসাত্মক কাৰ্যকলাপ প্ৰতিৰোধী আইন চমুকৈ টাডাৰ অধীনত 2001 চনত পঞ্জীয়ন কৰা হয় আৰু আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সেনাধ্যক্ষ পৰেশ বৰুৱাকে ধৰি মুঠ 45 জনৰ বিৰুদ্ধে গোচৰ চলোৱা হয়। সুদীৰ্ঘ 35 বছৰ ধৰি চলা এই গোচৰৰ বিচাৰৰ অন্তত আদালতে ইয়াৰে 38 গৰাকীক দোষমুক্ত বুলি ঘোষণা কৰে। এই দোষমুক্ত ঘোষণা কৰাসকলৰ ভিতৰত আলফা নেতা অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, হৰধৰ চৌধুৰী, সুনীল নাথ, কল্পজ্যোতি নেওগ, ৰাজু বৰুৱা, মুনীন নবীজ আৰু অনাদৰ ঠাকুৰীয়াও আছে। অৱশ্যে স্বাধীনপন্থী আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু তেওঁৰ 3জন সহযোগীক আদালতে পলাতক বুলি ঘোষণা কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে এই উগ্ৰপন্থী সদস্যসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা, বলপূৰ্বক ধন দাবীকে ধৰি কেইবাটাও অভিযোগত অভিযোগনামা দাখিল কৰিছিল। সমস্ত বিচাৰ প্ৰক্ৰিয়াত আদালতে সৰ্বমুঠ 37 জন সাক্ষীৰ ভাষ্য গ্ৰহণ কৰে। বিচাৰাধীন অৱস্থাতে কেইবাগৰাকী অভিযুক্তৰ মৃত্যু হয় বুলি আমাৰ সংবাদদাতাই জনাইছে। চৰাইদেউ জিলাৰ মথুৰাপুৰত থকা ঐতিহাসিক ভূঞা পুখুৰীৰ মাটি অধিকাৰ কৰি বাসগৃহ নিৰ্মাণ কৰা দুটা পৰিয়ালৰ বিৰুদ্ধে আজি চৰাইদেউ জিলা প্ৰশাসনে উচ্ছেদ চলায়। জিলা প্ৰশাসনে দখলকাৰী হিচাপে চিনাক্ত হোৱা অনু বেগম আৰু মবিদুল ইছলামৰ বাসগৃহ ভাঙি দিয়াৰ লগতে পুখুৰীৰ মাটি দখলমুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। পৰিয়াল দুটাই বহুদিনৰে পৰা ভূঞা পুখুৰীৰ মাটি দখল কৰি আছিল। যোৱা 9 আগষ্টত দখলকাৰী পৰিয়ালৰ এগৰাকী সদস্যই চৰাইদেউৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক ৰাজপথতে আক্ৰমণ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ পাছতে ঐতিহাসিক সম্পদৰ সুৰক্ষাৰ দাবীত 11 আগষ্টত স্থানীয় দল সংগঠনে ন্যায় বিচাৰি দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদৰ দাবীৰে ঐতিহাসিক ধোধৰালি অৱৰোধ কৰিছিল। বঙাইগাঁও জিলাৰ বৈতামাৰী ৰাজচক্ৰৰ অধীনৰ যোগীঘোপাৰ খেতাপাৰাত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। জল পৰিবহন বিভাগৰ প্ৰায় 20 বিঘা ভূমি দখল কৰি বসবাস কৰি থকা 130টা পৰিয়ালক প্ৰশাসনে উচ্ছেদ কৰে। জিলা প্ৰশাসনে কালিও যোগীঘোপাৰ তিনিআলি বজাৰৰ প্ৰায় 10 বিঘা ভূমিত থকা 100খন দোকান আৰু যোগীঘোপা থানাৰ সমীপৰ পথৰ দাঁতিত থকা 70খন দোকান উচ্ছেদ কৰি ভূমি দখলমুক্ত কৰিছিল। কৃষি মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু বিভাগীয় কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কেইখনমান জিলাত ধাননিত শেহতীয়াকৈ সুৰ পোকৰ আক্ৰমণ ৰোধ কৰাৰ বাবে বিষয়াসকলৰ সৈতে আলোচনা কৰে আৰু সুৰ পোককে ধৰি সকলো কীট পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ক্ষিপ্ৰতাৰে পদক্ষেপ ল'বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত শেহতীয়া বান আৰু খৰাং পৰিস্থিতিৰ বাবে খেতিয়কসকল সন্মুখীন হোৱা লোকচানৰ প্ৰতি লক্ষ্য ৰাখি ৰবি শস্যৰ বতৰত খেতিয়কসকলক সময়মতে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে PM কিষাণ, উত্তৰ পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্য শৃংখল বিকাশ আঁচনি, কৃষি জ্ঞান কেন্দ্ৰ নিৰ্মাণ আঁচনিকে ধৰি ৰাজ্যখনত ৰূপায়ণ হৈ থকা বিভিন্ন কৃষি আঁচনি আৰু প্ৰকল্পৰ শেহতীয়া স্থিতিৰ বুজ লয়। তেওঁ কাজিৰঙাৰ কহৰাত নিৰ্মীয়মান উদ্যানখনৰ লগতে দৰংগিৰিৰ কৰৰ পাইকাৰী বজাৰখনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত কৃষকৰ বাবে বীজ বিতৰণ আৰু বিভাগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহে স্থান লাভ কৰে। কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজৰিয়া, কৃষি বিভাগৰ সঞ্চালক ডাঃ পি উদয়ন ৰবীন, কৃষি সচিব তেজ প্ৰসাদ ভূষাল, যুটীয়া সচিব গুণজিৎ কাশ্যপকে ধৰি ভালেসংখ্যক শীৰ্ষ বিষয়া বৈঠকত উপস্থিত থাকে।
এনডিএৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা, কিৰেণ ৰিজিজু আৰু NDA মিত্ৰজোঁটৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকে। ইপিনে উপ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে বিৰোধীৰ INDI মিত্ৰজোঁটে অন্ধ্ৰপ্ৰদেশৰ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থীৰূপে মনোনীত কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ নাম কালি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ঘোষণা কৰে। অহা 9 ছেপ্টেম্বৰত উপ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 22 আগষ্টত মনোনয়ন পত্ৰ পুনৰীক্ষণ কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 25 আগষ্ট ধাৰ্য কৰা হৈছে। গুৱাহাটীৰ চৰকাৰী চাৰু কাৰুকলা মহাবিদ্যালয়ৰ নৱনিৰ্মিত শৈক্ষিক আৰু পুথিভঁৰাল ভৱন আজি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰে। উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে 1970 চনতে প্ৰতিষ্ঠিত গুৱাহাটীৰ চৰকাৰী চাৰু কাৰুকলা মহাবিদ্যালয় একোগৰাকী পৰিপূৰ্ণ শিল্পী গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি প্ৰকাশ কৰে। আজি উদ্বোধন কৰা ভৱনে পৰৱৰ্তী প্ৰজন্মৰ শিল্পীসকলক উন্নত প্ৰশিক্ষণৰ সুবিধা দিয়াৰ লগতে ৰাজ্যত শিল্প সাধনাৰ উপযুক্ত পৰিৱেশ সৃষ্টিত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে এই বছৰতে 1 কোটি টকা আগবঢ়াব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
আধুনিক চিত্ৰ ভাস্কৰ্যৰ সকলো বিষয় খৰচী মাৰি অধ্যয়নৰ বাবে যি পুথি পাজিৰ পৰা আৰম্ভ কৰি যি উন্নত মানৰ সা সঁজুলিৰ প্ৰয়োজন, সেয়া মই ভাবো যে আমি চৰকাৰৰ তৰফৰ পৰা বিশেষ কিছু চিন্তাৰে আমি আগুৱাব লাগিব। আৰু ইয়াত যিটো স্কাল্পচাৰ ডিপাৰ্টমেণ্ট, তেওঁলোকে কৈছিলে যে এটা আৰ্ট গেলেৰীৰ প্ৰয়োজন আছে আৰু মই ভাবো যে সেই আৰ্ট গেলেৰীৰো নিৰ্মাণৰ ক্ষেত্ৰত আমি উদ্যোগ গ্ৰহণ কৰিম। এই বছৰ আমি 1 কোটিমান টকা এই মহাবিদ্যালয়খনলৈ আমি আগবঢ়াম। সেই 1 কোটি টকাৰে কোনখিনি কাম কৰিব পৰা যায় সেই সম্পৰ্কত মহাবিদ্যালয় কৰ্তৃপক্ষক এটা এষ্টিমেট কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো।
স্বাধীনতা সংগ্ৰামৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি কৰুণা ডেকা ৰচিত আৰু গুণাকৰ দেৱগোস্বামী পৰিচালিত নাট অম্বিকাগিৰি মঞ্চস্থ কৰা হৈছে। গুৱাহাটীৰ পূৰ্বৰংগ গোষ্ঠীয়ে শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই নাটখন মঞ্চস্থ কৰিছে। নাটখন বিয়লি 5 বজাত আৰু সন্ধিয়া 7:30 বজাত মঞ্চস্থ কৰা হৈছে। কাইলৈ সামৰণি সন্ধিয়া নাট্যকাৰ সপোনজ্যোতি ঠাকুৰ আৰু সীমান্ত ফুকনৰ পৰিচালনাৰে দেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা নাটখন মঞ্চস্থ কৰিব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি জনতা ভৱনৰ জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে নৱভাৰত সাক্ষৰতা কাৰ্যসূচী উল্লাস সম্পৰ্কে আলোচনা কৰে। বৈঠকত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাত এই আঁচনিৰ অধীনত চলি থকা কাৰ্যসূচী পৰ্যালোচনাৰ লগতে আসন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা প্ৰশাসন আৰু অধ্যক্ষসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পাছতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যমে স্থান লাভ কৰি আহিছে। পৰিৱৰ্তিত সময়ত এই চতুৰ্থ স্তম্ভৰ লগতে পঞ্চম স্তম্ভৰো প্ৰয়োজন আহি পৰিছে নেকি, বা সংবাদ মাধ্যমে সৰ্বসাধাৰণ জনতাৰ আস্থা অটুট ৰাখিব পাৰিছেনে, এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি অহা শনিবাৰ 23 আগষ্টৰ নিশা 8:02 দৃষ্টিপাতত লগ পাব একালত সক্ৰিয় সাংবাদিকতাত জড়িত কেইগৰাকীমান বিশিষ্ট সাংবাদিকক। এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ইষ্ট বেংগল প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত ভাগ লোৱা ডায়মণ্ড হাৰ্বাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি খেলখনত জয়লাভ কৰা দলটো ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সন্মুখীন হ'ব। ইপিনে যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে কালি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত শ্বিলং লাজং এফ চিক 1-0 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী 16 বছৰ অনুৰ্ধ ল'ৰাৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ তৃতীয়খন খেলত অসম ক্ৰিকেট সন্থাৰ সভাপতি একাদশে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বিৰুদ্ধে 1 ইনিংছ আৰু 132 ৰাণৰ ব্যৱধানত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ আতিথ্য আৰু ক্ৰিকেট উপসমিতিৰ তত্বাৱধানত অনুষ্ঠিত আজি দ্বিতীয় দিনৰ খেলত সভাপতি একাদশে প্ৰথম ইনিংছত 10 উইকেটৰ বিনিময়ত 239 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 58 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। চতিয়া দিৱসত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চতিয়াৰ স্বাধীনতা সংগ্ৰামীৰ বীৰত্বক লৈ চলচ্চিত্ৰ নিৰ্মাণৰ আহ্বান। গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ পথ প্ৰশস্ত কৰি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025ৰ প্ৰতি সংসদৰ অনুমোদন। টাডা গোচৰত অভিযুক্ত 38জন আলফা সদস্যক গুৱাহাটীৰ বিশেষ টাডা আদালতৰ দোষমুক্ত ঘোষণা। চৰাইদেউৰ যোগীঘোপাত প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ইষ্ট বেংগল আৰু ডায়মণ্ড হাৰ্বাৰ এফ চি মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।